এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ 32,482 হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডাক্তৰ টিয়াও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্রী ডক্টৰ শর্মায় কয় যে ৰাজ্যত বৰ্তমান প্ৰায় 4,00,000 আত্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিত প্ৰায় 4,000 আত্মসহায়ক গোট গঠন কৰা হৈছে। এনে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰিভলভিং ফাণ্ড, বেংক ঋণ, CLF, VO, জীৱিকা সখী, বেংক সখী আদি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে এনে গোটসমূহৰ সৈতে জড়িত মহিলাসকলক চৰকাৰে সহায় কৰাৰ বাবে চেষ্টা চলাই আহিছে। আত্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত 12-13 বছৰে বেংকৰ পৰা প্ৰায় 12,000 কোটি টকাৰ ঋণ লৈছে আৰু এই ঋণৰ ধন নিয়মীয়াকৈ ঘূৰাই দি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ছট পূজা উপলক্ষে আজি আদালতৰ কাম কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই 5জন অভিযুক্তক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চলি থকা তদন্তৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই SIT-ৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। তেওঁ তদন্তকাৰী গোটক সাক্ষ্য প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতেও মত বিনিময় কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কিছুদিন পূৰ্বে লোৱা এটা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি কয় যে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তো তেওঁ জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ উমান পাইছিল। সাক্ষাৎকাৰ লোৱাৰ সময়ত জুবিন গাৰ্গে যথেষ্ট উৎসাহেৰে সাহিত্যিকগৰাকীৰ সৈতে কথা পাতিছিল আৰু তেওঁক হতাশ যেন লগা নাছিল বুলিও ডক্টৰ চৌধুৰীয়ে সাংবাদিকৰ আগত কয়।
জুবিনে খুব উৎসাহেৰে চিনেমাখনৰ কথা কৈছিল, ৰয়েমিনালে কৈছিল আৰু খুব উৎসাহেৰে কৈছিল মোক ঘৰলৈ তোমাক লৈ যাম, দুদিন দেখিবা চিনেমা বহুত ডাঙৰ নিচা, তাৰপৰা এবাৰ সোমালে ওলাব নোৱাৰি, কোনো ধৰণৰ হতাশা বা এই ধৰণৰ কোনো মনোভাৱ নাই। আমাৰ যিটো অফিচিয়েল যিটো পডকাষ্ট সেইটোক লৈহে আমি কথা পাতিম, খালি মই লিখিছো আপোনালোকে পঢ়িব, তাতে ভিতৰতে মোৰ গোটেই বস্তুখিনি দিয়া আছে। সি খালি কৈছিল মানুহজনক যদি মানে কষ্ট দিব লাগে বা শেষ কৰিব লাগে, ঘৰ এটা সাজিবলৈ দিব লাগে, এইটো সি বহুতবাৰ কৈছে।
ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত আজি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় তৃতীয় পৰ্যায় আৰু মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত শীৰ্ষক আঁচনি দুখনৰ সঠিক ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কোৰী উপস্থিত থাকি প্ৰকৃত হিতাধিকাৰীসকলে যাতে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তথা আঁচনি দুখনৰ সঠিক ৰূপায়ণৰ দিশত ল'বলগীয়া সকলো পদক্ষেপ সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব মই পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্থানীয় বিধায়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 30 অক্টোবৰ বিয়লি জিলাখনত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰিব। ভ্ৰমণৰ অংশ হিচাপে তেওঁ 31 অক্টোবৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব। ডঃ শৰ্মাই লগতে লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰি দিব। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত কাজিৰঙাৰ কহৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্ৰজন্ম শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সন্মিলনখনত উদ্বোধনী ভাষণ দিয়ে। মন্ত্ৰী অতুল বৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই সন্মিলনত প্ৰজন্ম ঐক্য নামৰ এখন স্মৰণিকাৰ লগতে বিভিন্ন লেখকৰ 8খন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানৰ পূৰ্বে শিল্পীসকলে অসম সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষাজননী শীৰ্ষক গীত পৰিৱেশন কৰাৰ লগতে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি বিশ্বনাথত সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলিৰ সাধনা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 100+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।